Ea Akakhbani. Etiar Batori Hute, Moipulok Gogoi. Etiar Pradhan Batori Homohol. Rastrapati Srimati Draupadi Murmue Koise, Je Anan Khondor Logote, Projuktiye Poku Chikitsar Oshodh Aru Jotonoloi Obhutpurbo Poriporton Ghatonor Sombhabona Ase. বিত্তমন্ত্রী নির্মলা সীতারমণে ছদিনীয়া চৰকাৰী কাৰ্যসূচীৰে স্পেইন পৰ্তুগাল আৰু ব্ৰাজিললৈ ৰাওনা হৈছে সাউতাল জনজাতিৰ লোকসকলৰ স্বাধীনতা আৰু ন্যায়ৰ বাবে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিৰুদ্ধে যুঁজি নিজৰ জীৱন উৎসৰ্গা কৰা সাউতালী বীৰসকললৈ শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্যে আজি হুল দিৱস উদযাপন কৰা হৈছে বিজেপিয়ে আজি ৱাকফ সংশোধনী বিধেয়ক সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰাৰ বাবে আৰ জে ডিৰ নেতা তেজস্বী যাদৱক সমালোচনা কৰিছে আৰু লণ্ডনৰ অল ইংলেণ্ড ক্লাবত আজিৰে পৰা চলিত বৰ্ষৰ তৃতীয়টো গ্ৰেণ্ড শ্লেম উইম্বলডন টেনিছ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কৈছে যে আন আন খণ্ডৰ লগতে প্ৰযুক্তিয়ে পশু চিকিৎসাৰ ঔষধ আৰু যতনলৈ অভূতপূৰ্ব পৰিৱৰ্তন সাধনৰ সম্ভাৱনা আছে ৰাষ্ট্ৰপতিগৰাকীয়ে উত্তৰ প্ৰদেশৰ বৰেলীত থকা ভাৰতীয় পশু চিকিৎসা গৱেষণা প্ৰতিষ্ঠানৰ একাদশ সমাৱৰ্তন সমাৰোহত ভাগ লৈ এই কথা প্ৰকাশ কৰে তেওঁ কয় যে প্ৰযুক্তিৰ ব্যৱহাৰে সমগ্ৰ দেশৰ পশু চিকিৎসালয়সমূহক সমৃদ্ধ কৰিছে শ্ৰীমতী মুৰ্মুৱে কয় যে কৃত্ৰিম বুদ্ধিমত্তা তথ্যৰ বিশ্লেষণ আদিকে ধৰি বিভিন্ন পদ্ধতিয়ে পশু চিকিৎসাৰ ক্ষেত্ৰত পৰিৱৰ্তন সাধন কৰিছে ৰাষ্ট্ৰপতিগৰাকীয়ে জীৱ জন্তুসমূহৰ পৰিপুষ্টি আৰু চিকিৎসাৰ বাবে থলুৱা আৰু কম ব্যয় পদ্ধতি ব্যৱহাৰ কৰাৰ বাবে আহ্বান জনাইছে তেওঁ সমগ্ৰ দেশতে স্বাস্থ্যৰ গুৰুত্বৰ ক্ষেত্ৰত সজাগতা বৃদ্ধি পাইছে বুলি মত প্ৰকাশ কৰে ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে এই অগ্ৰণী পশু চিকিৎসা প্ৰতিষ্ঠানখনে আই ভি আৰ আই পদ্ধতি ব্যৱহাৰ কৰি এই ক্ষেত্ৰত বিশেষ উপকৃত হৈছে অনুষ্ঠানত কেন্দ্ৰীয় কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহানে উপস্থিত থাকি কয় যে ভাৰতীয় পশু চিকিৎসা গৱেষণা প্ৰতিষ্ঠানে বিশ্বৰ বাবে এটা নিৰ্দিষ্ট দিশ নিৰ্ণয় কৰিছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথো এই অনুষ্ঠানত উপস্থিত থাকে ৰাষ্ট্ৰপতিগৰাকীয়ে গোৰখপুৰৰ সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান এইমছৰ প্ৰথম সমাৱৰ্তন কাৰ্যসূচীত অংশগ্ৰহণ কৰি কৃতি শিক্ষাৰ্থীসকলক আজি মেডেল প্ৰদান কৰিব বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ছদিনীয়া চৰকাৰী কাৰ্যসূচীৰে স্পেইন পৰ্তুগাল আৰু ব্ৰাজিললৈ ৰাওনা হৈছে মন্ত্ৰীগৰাকীয়ে স্পেইন ভ্ৰমণৰ সময়ত ৰাষ্ট্ৰসংঘই আয়োজন কৰা বিত্ত সন্দৰ্ভত আন্তঃৰাষ্ট্ৰীয় সন্মিলনত অংশগ্ৰহণ কৰিব নতুন আৰু বৰ্তমানৰ সমস্যা বহনক্ষম বিকাশৰ লক্ষ্যত উপনীত হোৱাৰ প্ৰয়োজনীয়তা আৰু আন্তঃৰাষ্ট্ৰীয় বিত্তীয় গাঁথনিৰ সংস্কাৰ সাধনৰ উদ্দেশ্যে এই সন্মিলনৰ আয়োজন কৰা হৈছে মন্ত্ৰীগৰাকীয়ে লগতে এই সন্মিলনৰ লগত সংগতি ৰাখি আয়োজন কৰা আন্তঃৰাষ্ট্ৰীয় ব্যৱসায়িক মঞ্চৰ নেতাসকলৰ সন্মিলনত ভাষণ দিব শ্ৰীমতী সীতাৰমণে জাৰ্মানী পেৰু আৰু নিউজিলেণ্ডৰ কেইবাগৰাকীও মন্ত্ৰীক সাক্ষাৎ কৰাৰ লগতে ইউৰোপীয় বিনিয়োগ বেংকৰ অধ্যক্ষগৰাকীৰ সৈতেও মিলিত হ'ব পৰ্তুগাল ভ্ৰমণৰ সময়ত তেওঁ দেশখনৰ বিত্তমন্ত্ৰীগৰাকীৰ সৈতে দ্বিপাক্ষিক বৈঠকত ভাগ ল'ব ইয়াৰ পাছতে প্ৰখ্যাত বিনিয়োগকাৰী আৰু ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলৰ সৈতে মত বিনিময় কৰিব ব্ৰাজিল ভ্ৰমণৰ সময়ত শ্ৰীমতী সীতাৰমণে নিউ ডেভেলপমেণ্ট বেংকৰ দশম বাৰ্ষিক বৈঠকত সম্বোধন কৰিব তেওঁ ব্ৰাজিলৰ ৰিঅ ডা জেনেৰিঅ'ত প্ৰথম ব্ৰিক্সৰ বিত্তমন্ত্ৰীসকল আৰু চেণ্ট্ৰেল বেংকৰ অধ্যক্ষসকলৰ বৈঠকতো ভাগ ল'ব সাউতাল জনজাতিৰ লোকসকলৰ স্বাধীনতা আৰু ন্যায়ৰ বাবে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিৰুদ্ধে যুঁজি নিজৰ জীৱন উৎসৰ্গা কৰা সাউতালী বীৰসকললৈ শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্যে আজি হুল দিৱস উদযাপন কৰা হৈছে 1855 চনৰ 30 জুনত আৰম্ভ হোৱা এই বিদ্ৰোহক সান্থাল হুল নামেৰেও জনা যায় ইয়াৰ জৰিয়তে সাঁওতালী জনজাতিৰ লোকসকলে ব্ৰিটিছৰ দমনমূলক নীতিৰ বিৰোধিতা কৰিছিল সিধু আৰু কানহু মুৰ্মুৱে ভনীয়েক ফুলু আৰু ঝানুৰ সহযোগত বৃহৎ সংখ্যক জনজাতীয় ডেকা গাভৰু একগোট কৰি তেওঁলোকৰ অধিকাৰৰ হকে ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ দিছিল এই বৃদ্ধ ভাৰতৰ স্বাধীনতা সংগ্ৰামীৰ স্মৰণীয় অধ্যায়ৰূপে বিবেচিত হৈছে কিয়নো তৃণমূল পৰ্যায়ৰ নেতৃত্ব আৰু জনজাতীয় অধিকাৰৰ ক্ষেত্ৰত ই বিশেষ ভূমিকা গ্ৰহণ কৰিছে 1876 চনৰ সাউতাল পৰগনাৰ ভূমি আইন আৰু 1908 চনৰ সুতনাগপুৰ ভূমি আইনৰ জৰিয়তে জনজাতীয় লোকসকলৰ অধিকাৰ আৰু সংস্কৃতি ৰক্ষাৰ ব্যৱস্থা লোৱা হৈছিল এই সান্থাল হুল উপনিৱেশ ব্যৱস্থাৰ বিৰুদ্ধে এটা জন আন্দোলনৰূপে পৰিগণিত হৈছিল এই বিদ্ৰোহৰ পৰা প্ৰেৰিত হৈ ভাৰতৰ অন্যান্য প্ৰান্তৰো জনজাতীয় বিদ্ৰোহে মূৰ দাঙি উঠাৰ লগতে ভূমিপুত্ৰসকলে আত্মনিয়ন্ত্ৰণৰ অধিকাৰৰ প্ৰতি সচেতন হৈ উঠিছিল আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা ভাৰতীয় ৰেলৱেৰ কাইলৈৰ পৰা কাৰ্যকৰী হোৱাকৈ ৰেলৰ সকলো শ্ৰেণীৰ যাত্ৰীৰ ভাড়া সামান্য বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে। কোভিড মহামাৰীৰ পাছত ভাৰতীয় ৰেলৱেৰ প্ৰথমবাৰৰ বাবে যাত্ৰী ভাড়া বৃদ্ধিৰ সিদ্ধান্ত লৈছে। সেই অনুসৰি এক্সপ্ৰেছ আৰু মেইলগাড়ীৰ ক্ষেত্ৰত শ্লিপাৰ শ্ৰেণীৰ ভাড়া প্ৰতি কিলোমিটাৰত 1 পইচাকৈ আৰু হিতাব নিয়ন্ত্ৰিত শ্ৰেণীৰ ক্ষেত্ৰত প্ৰতি কিলোমিটাৰ 2 পইচাকৈ বৃদ্ধি কৰা হৈছে। অৱশ্যে 500 কিলোমিটাৰতকৈ কম দূৰত্বৰ সাধাৰণ শ্ৰেণীৰ আৰু উপ মহানগৰীয় ৰেলৰ ভাড়াৰ ক্ষেত্ৰত এই বৃদ্ধি প্ৰযোজ্য নহ'ব। ধাৰাষাৰ বৰষুণৰ বাবে সাময়িকভাৱে বন্ধ ৰখা উত্তৰাখণ্ডৰ 4 ধাম যাত্ৰা আজিৰে পৰা পুনৰ আৰম্ভ হৈছে। গাৰোৱালৰ আয়ুক্ত বিনয় শংকৰ পাণ্ডেয়ে জানিবলৈ দিছে যে জিলা দণ্ডাধীশসকলে নিজ নিজ এলেকাত স্থানীয় বতৰৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্ধাৰিত পথেৰে পুনৰ যান বাহন চলাচলৰ নিৰ্দেশ দিব পাৰিব। বিগত 2টা দিনত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যখনৰ নৈসমূহৰ জলস্তৰ বৃদ্ধি পাইছে। পাহাৰীয়া অঞ্চলসমূহত 100তকৈও অধিক পথ ভূমিস্খলনৰ বাবে বন্ধ হৈ আছিল। বিজেপিয়ে আজি ৱাকফ সংশোধনী বিধেয়ক সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰাৰ বাবে RJDৰ নেতা তেজস্বী যাদৱক সমালোচনা কৰিছে। নতুন দিল্লীত আজি দলৰ মুখপাত্ৰ ডঃ সুধাংশু ত্ৰিবেদীয়ে কয় যে বিহাৰ বিধানসভাৰ বিৰোধী নেতাই ন্যায়পালিকা তথা সংসদ কোনো এটাৰ প্ৰতিও কোনো সন্মান প্ৰদৰ্শন নকৰে। তেওঁ কয় যে কালি পাটনাত এখন ৰাজহুৱা সভাত তেজস্বী যাদৱে সাংসদে পাৰিত কৰা এই ৱাকফ সংশোধনী বিধেয়কখন ডাষ্টবিনলৈ দলিয়াই দিব লাগে বুলি মন্তব্য কৰিছিল। দেশৰ জৰুৰীকালীন অৱস্থাৰ কথা উল্লেখ কৰি শ্ৰীত্ৰিবেদীয়ে কয় যে কংগ্ৰেছ নেতৃত্বাধীন মিত্ৰজোঁটে 50 বছৰৰ পাছতো সংবিধানক ডাষ্টবিনলৈ দলিয়াই দিয়াৰ মনোভাৱৰ পৰা আঁতৰি আহিব পৰা নাই। তেওঁ কয় যে RJD সমাজবাদী পাৰ্টীৰ দৰে যিসমূহ দলে সমাজবাদৰ আদৰ্শ গ্ৰহণ কৰি আছে তেওঁলোকে দৰিদ্ৰ আৰু বঞ্চিত মুছলমানসকলৰ অধিকাৰৰ হকে কেতিয়াও থিয় নহয়। বিজেপিৰ নেতাগৰাকীয়ে তেজস্বী যাদৱৰ এই মন্তব্যক ভোট বেংকৰ ৰাজনীতি বুলি অভিহিত কৰিছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰই কাইলৈ 78 সংখ্যক প্ৰতিষ্ঠা দিৱস বিস্তৃত কাৰ্যসূচীৰে পালনৰ আয়োজন কৰিছে। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে বিভাগটোৰ উত্তৰণৰ বাবে কাম কৰি যোৱা কেইবাগৰাকীও প্ৰয়াত সহকৰ্মীৰ আলোকচিত্ৰ বাতৰি বিভাগৰ লবিত স্থাপনৰ ব্যৱস্থা কৰিছে। প্ৰয়াত সহকৰ্মী কেইগৰাকীৰ পৰিয়ালে আগবঢ়োৱা এই আলোকচিত্ৰকেইখন আনুষ্ঠানিকভাৱে স্থাপন কৰা হ'ব। প্ৰতিষ্ঠা দিৱস উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই কাইলৈ দিনৰ 10 বজাত গুৱাহাটীৰ উজান বজাৰৰ বিবেকানন্দ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত এটা অন্তৰংগ অনুষ্ঠানৰ আয়োজন কৰিছে। ইয়াৰ লগতে সন্ধিয়া 6:30 বজাত আকাশবাণী গুৱাহাটী কেন্দ্ৰই ৰঙিয়াৰ শৰদত্ত বীৰদত্ত ভৱনত উপজা দিনৰ সুবাস শীৰ্ষক এখন সংগীতানুষ্ঠানৰ আয়োজন কৰিছে। অনুষ্ঠানত বিশিষ্ট সংগীত শিল্পী দিলীপ দাসৰ গীত আৰু আলাপ, ডম্বৰুধৰ পাঠক আৰু জবা দাসৰ লোকগীত, উৎপল বৰাৰ মেণ্ডোলিন বাদন আৰু ৰঙিয়াৰ সমন্বয়ী কলাকেন্দ্ৰৰ শিল্পীসকলৰ নৃত্যানুষ্ঠান পৰিৱেশন কৰা হ'ব। উল্লেখযোগ্য যে আকাশবাণী গুৱাহাটীয়ে 77 বছৰৰ ইতিহাসত এইবাৰ প্ৰথমবাৰৰ বাবে গুৱাহাটীৰ বাহিৰত প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ আয়োজন কৰিছে। লণ্ডনৰ অল ইংলেণ্ড ক্লাবত আজিৰে পৰা চলিত বৰ্ষৰ 3য়টো গ্ৰেণ্ডশ্লেম উইম্বলডন টেনিছ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। এই প্ৰতিযোগিতা 13 জুলাইত পুৰুষৰ একক শাখাৰ চূড়ান্ত প্ৰতিযোগিতাৰে সামৰণি পৰিব। প্ৰতিযোগিতাত চলিত বৰ্ষৰ ফ্ৰেঞ্চ অপেন খিতাপ অৰ্জন কৰা কাৰ্লোছ আলকাৰেজে বিশ্বৰ শীৰ্ষস্থানৰ জেইনিক চিনাৰ আৰু 24বাৰ গ্ৰেণ্ডশ্লেম খিতাপ অৰ্জন কৰা নোভাক জকোভিচ অৱতীৰ্ণ হ'ব। পুৰুষৰ দ্বৈত শাখাত ভাৰতৰ 4গৰাকী খেলুৱৈ অংশগ্ৰহণ কৰিব। ৰোহন বাপান্নাই তেওঁৰ বেলজিয়ামৰ সংগী চেণ্ডাৰ গিলেৰ সৈতে আৰু ইউকি ভাম্বি আমেৰিকাৰ ৰবাৰ্ট গেলৱেৰ সৈতে প্ৰতিযোগিতাত ভাগ ল'ব। ভাৰতৰ ঋত্বিক বল্লিপাল্লিয়ে ৰোমানিয়াৰ নিকোলাছ বেৰিয়েন্স আৰু এন শ্ৰীৰাম বালাজীয়ে মেক্সিকোৰ মিগুৱেল ৰেয়েছ ভেৰেলাৰ সৈতে অংশ ল'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কৈছে যে আন আন খণ্ডৰ লগতে প্ৰযুক্তিয়ে পশু চিকিৎসাৰ ঔষধ আৰু যতনলৈ অভূতপূৰ্ব পৰিৱৰ্তন সাধনৰ সম্ভাৱনা আছে। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে 6দিনীয়া চৰকাৰী কাৰ্যসূচীৰে স্পেইন, পৰ্তুগাল আৰু ব্ৰাজিললৈ ৰাওনা হৈছে। চাওতাল জনজাতিৰ লোকসকলৰ স্বাধীনতা আৰু ন্যায়ৰ বাবে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিৰুদ্ধে যুঁজি নিজৰ জীৱন উৎসৰ্গা কৰা চাওতালী বীৰসকললৈ শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্যে আজি হুল দিৱস উদযাপন কৰা হৈছে। বিজেপিয়ে আজি ৱাকফ সংশোধনী বিধেয়ক সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰাৰ বাবে RJDৰ নেতা তেজস্বী যাদৱক সমালোচনা কৰিছে। আৰু লণ্ডনৰ অল ইংলেণ্ড ক্লাবত আজিৰে পৰা চলিত বৰ্ষৰ 3য়টো গ্ৰেণ্ডশ্লেম উইম্বলডন টেনিছ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।